গুড মর্নিং, ইটো আকাশবাণী কোহিমা ফুজুর লাগা খবর পুরিয়া সিম কুং নংলা। লোকসভা ইলেকশন লাগা পহেলা ভাগ কারণে ক্যাম্পেইনিং যোয়াকালি সাম শেষ হয়েছে। ইটো ভাগটি ভোটিং সেভেন্টিন স্টেটস আর চারটা ইউনিয়ন টেরিটরিজ লাগা হান্ড্রেড এন্ড টু কনস্টিটুয়েন্সিস আহিয়া শুক্রবার দিন রাখি আছে। সব পার্লামেন্টারি কনস্টিটুয়েন্সিস খান অরুণাচল প্রদেশ, মেঘালয়, মিজোরাম, নাগাল্যান্ড, সিকিম, আন্ডামান আর নিকোবর আইল্যান্ডস, লক্ষদ্বীপ, পুতুচেরি, উত্তরাখণ্ড আর তামিলনাডুটি পোলস ইটো ভাগটি হবলে আছে। ভোটিং আর রাজস্থান দি বারোটা সিটসটি, উত্তরপ্রদেশ লাগা আটটা সিটসটি, মধ্যপ্রদেশ লাগা ছয়টা, আসাম আর মহারাষ্ট্র দি পাঁচটা পাঁচটা সিটস, বিহার লাগা চারটা, ওয়েস্ট বেঙ্গল লাগা তিনটা সিটস, মণিপুর দি দুইটা, ছত্তিশগড়, ত্রিপুরা আর জম্মু আর কাশ্মীর দি একটা একটা সিটটি হবলে আছে। লোকসভা পোলস লাগা পহেলা ভাগ কারণে ওয়ান থাউজেন্ড সিক্স হান্ড্রেড টুয়েন্টি ফাইভ ক্যান্ডিডেটস পর জুটি আছে। নাগাল্যান্ড স্টেট লাগা একটা লোকসভা সিট কারণে তিনটা ক্যান্ডিডেটস পর খাড়া করে আছে। ন্যাশনালিস্ট ডেমোক্রেটিক প্রগ্রেসিভ পার্টি এনডিপিপি পর নাগাল্যান্ড লাগা সব ইলেক্টোরেটস লগতে ইউনিভার্সেল অ্যাডাল্ট ফ্রাঞ্চাইজ এপ্রিল নাইনটিন তারিখে চলাই কেন ভাগ লবলে ইডোর দুবাৰ অনুৰোধ কৰিছে। এন ডি পি পি পৰা শান্তি আৰু মিল মিলাপ কাৰণে অনুৰোধ কৰিছে। এনেকুৱা হলে ভোটিং দ ষ্টেটে সব পলিং ষ্টেচন দি বাজাব আৰু ভাল নিয়ম দি ৰাখিবলৈ পাৰিব। এন ডি পি পি পৰা ইটো লগা সব মেম্বাৰছ লগতে ইলেকশ্যন দিন দি সমাজ লগা কোনো ছেকশ্যনৰ পৰা তাকত না চলাবলৈ, হিংসা না কৰিবলৈ, নহলে ঝাগৰা না কৰিবলৈ জনাই দিছে। মানুহখন লগা ইচ্ছা দি সদায় মান ৰাখিবলৈ কৈ কেনে এন ডি পি পি পৰা কৈছে কি যদি মানুহখন বা ভোট দিবলৈ মঞ্জুৰ নহলে এইটোতো তাইখন লগা খুচি আছে আৰু তাইখন লগতে কোনো নিয়ম দি জবৰদস্তি ভোট কৰিবলৈ না দিব লাগে। এন ডি পি পি পৰা সবচে পহলাবাৰ ভোটাৰ্ছ লগাওতে কংগ্ৰেচুলেট কৰিছে আৰু ইলেকশ্যন কমিশ্যন অব ইণ্ডিয়াৰ লগত পুৰা মিছনাৰীৰ লগতে সবচে উজা ডেমক্ৰেচি লগা কৰ্টে ইটোৰ পৰা পুৰা মতব দি বুলি বিশ্বাস জনাইছে। ইটোৰ পৰা নাগালেণ্ড লগা মানুহখন লগতে খুচি জনাই দি কিনা ষ্টেট লগা সব জেগাৰ পৰা ডাঙৰ মতব দিয়াৰ কাৰণে বি বাধাই দিছে। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি এন পি চি চি পৰা ষ্টেটে সব ভোটাৰ্ছ লগতে নিজৰ ঘৰৰ পৰা ওলাই কিনা ইলেক্টৰেল কাম দি ভাগ লৈ কিনা আহিয়াকালি পোল দিন দি নিজৰ কনষ্টিটিউচনেল হাকটো চলাবলৈ অনুৰোধ কৰিছে। ইটোৰ পৰা কৈছে কি ভোট দিবলৈ হাকটো একটা মৌকা একলা নহয় কিন্তু আচল হিউমেন ৰাইট একটা আছে আৰু আমেৰিকান ডেমক্ৰেচিৰ লগা সবচে দৰকাৰ একটা হৈ কিনা মানুহখন নিজৰ লগতে কোন পৰা গভৰ্ণ কৰি আছে আৰু তাইখন কেনেকুৱা গভৰ্ণ কৰি আছে ইটোৰ ওপৰত নিজৰ ভাৱনা কৈ দিবলৈ ইজাজত দি আছে। এন পি চি চিৰ পৰা কৈছে কি এইটো পৰা কনষ্টিটিউচন অব ইণ্ডিয়াৰ লগা ছভৰেণ্টিটো সদায় মানি ৰাখি আছে আৰু সব মানুহখন লগতে ডেমক্ৰেটিক প্ৰিন্সিপলছ আৰু ভেলুজ যোনটো কনষ্টিটিউচন পৰা ওলাই আছে এইটো ঠিক মানি বুলি সদায় মনত হাই দি আছে। এন পি চি চিৰ পৰা ষ্টেটে সব এলিজিবল ভোটাৰ্ছ লগতে পোল দিন দি নিজৰ কনষ্টিটিউচনেল হাকটো চলাবলৈ আৰু আহি থাকে সময়টো ভালৱালা বনাব কাৰণে নিজৰ পচন্দ লিডাৰ এটাৰ কাৰণে ভোট দিবলৈ অনুৰোধ কৰিছে। ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন ই এন পিঅ' পৰা ইষ্টাৰ্ণ নাগালেণ্ড লগা বিশটা লিজিয়াছ লিডাৰ্ছ লগতে অনুৰোধ কৰি পলিং দিন দি নিজৰ ঘৰ ভিতৰত থাকি কিনা ভোটিং নকৰিবলৈ ফেচলা দি মান কৰি কিনা কোনো বিয়া ঘটনা হবলৈ না দিবলৈ অনুৰোধ কৰিছে। ইষ্টাৰ্ণ নাগালেণ্ড লগা বিশটা লিজিয়াছ লিডাৰ্ছ লগতে একটা চিঠি দি ই এন পিঅ' পৰা উমেদ দিছে কি ইলেক্টেড মেম্বাৰ্ছ পৰা ঘৰ ভিতৰত থাকিবলৈ আৰু ইষ্টাৰ্ণ নাগালেণ্ড লগা মানুহখন বা ভোটিং নকৰিবলৈ ফেচলা দি মানি কিনা কোনো বিয়া ঘটনা হবলৈ না দিব নিমিত্তে ডাঙৰ বিশ্বাস থাকিয়ে জনাই দিছে। কিন্তু ইলেক্টেড মেম্বাৰ্ছ বা নিজৰ ভোটছ দিবলৈ যায়লি মানুহখন মাজুদি ডাঙৰ গণ্ডগোল হবলৈ খবৰদাৰ দিছে। অৰ্গেনাইজেশ্যন পৰা কৈছে কি ফেচলাটো হালকাৰ পৰা নালবলৈ কিলিমানে এইটোৰ পৰা নিজৰ কমিউনিটি লগা সব আৱাজ ৰিপ্ৰেজেণ্ট কৰি কিনে আলগ আলগ থাকি আহিয়া চৰকাৰ খন পৰা ৰিজন লগা মুতুপ আৰু ইচ্ছা খান দি নেকলেক্ট কৰি কিনে না চাই দিয়াৰ লগত জৰিয়া সব লগা দুখ দিগদাৰী আৰু চিন্তা ভাৱনা খান কৈ কিনে শুনাই দি আছে। ই এন পিঅ' পৰা কৈছে কি মানুহখন লগা ফেচলা দি মান কৰি কিনে ইলেকশ্যন দি ভাগ নলোৱাৰ পৰা বিশটা লিজিয়াছ লিডাৰ্ছ খান পৰা ইষ্টাৰ্ণ নাগালেণ্ড লগা মানুহখন ইচ্ছা দি চাতিয়া একলা দেখাই দিবলৈ নহয় কিন্তু ডেমক্ৰেচি আৰু পপুলাৰ ছভৰেণ্টি লগা প্ৰিন্সিপলছ দি নিজৰ কমিটমেণ্ট দি দুবাৰ খাৰিয়া সৰিয়া হবলৈ আছে। আৰু সংকল্প ষ্টেট হাব ফৰ এম্পাৱাৰমেণ্ট অব ৱেমেন এছ এইচ ই ডাব্লিউ মিছন শক্তি পৰা ডিপাৰ্টমেণ্ট অব ছচিয়েল ৱেলফেয়াৰ নিজেদি একদিন ৰখীয়া ষ্টেট লেভেল ট্ৰেইনিংটো ৱেমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট কণ্ট্ৰল ৰুম নিজেদি পাৰ্চনেল খান ওৱান এইট ওৱান ৱেমেন হেল্পলাইন আৰু ওৱান জিৰ' নাইন এইট চাইল্ড হেল্পলাইন মিলাই কিনে মিছন শক্তি অফিচ কইমাদি যোৱা টিউজডে ৰাখিছে। মিটিং সময়তে কেচেছ পাই যোৱা লগা নিয়ম দি পুৰা কথা বতৰা কৰিছে। চাইল্ড হেল্পলাইন বা যোৱা ছয় মহিনা দি 200ৰ কেচেছ কান উঠাই দিছে আৰু ৱিমেন হেল্পলাইন বা যোৱা এক চাল দি 80 কেচেছ কান উঠাই দিছে। ইণ্ডিয়া চৰকাৰ নিজে দি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়াৰ্ছ কনষ্টিটিউচনেল এণ্ড লিগেল প্ৰভিজনছ ফৰ ৱিমেন এণ্ড চিলড্ৰেন আৰু ৱেলফেয়াৰ স্কিমছ কানটো ষ্টেট টীম মিছন ৱাৎসালিয়া আৰু এছ এইচ ই ডাব্লিউ মিছন শক্তিবৰা প্ৰেজেণ্ট কৰিছে। আৰু আজি ফুজুৰ লগা নাগামিজ খবৰ ইমান দি শেষ কৰি আছে। আপুনি কান স্বপ্নমিতি ভাল দিন হবি।